চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছোঁ যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে বাৰু, অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকোঁ, আৰু সেইবাবেই আমালৈ চিঠি লিখিবলৈ আমি সদায়েই অনুৰোধ জনাওঁ। অনুগ্ৰহ কৰি আজি এই দুষাৰিমান লিখি পঠিয়াওকচোন। এই অনুষ্ঠানযোগে প্ৰচাৰ কৰা কিবা কথা জানিবলগীয়া থাকিলেও আমালৈ লিখিব পাৰে। আমাৰ যোগাযোগৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহলে আপুনি এই কথা নিশ্চয় জানে যে আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ যিহুদাৰ পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আপুনি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিলনে বাৰু?
যোৱা অনুষ্ঠানত আমি এই যিহুদাৰ পত্ৰ পুস্তকখনৰ 8 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াই নিছিলোঁ, আৰু আজিৰ অনুষ্ঠানতো আমি 8 নম্বৰ পদৰ পৰাই আমাৰ আলোচনা আগবঢ়াই লৈ যাব খুজিছোঁ।
আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে ক্ষন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ হৈও আমাৰ দৰে সাধাৰণ মানুহক যে ইমান প্ৰেম কৰা, সেই কথা ভাবিলেই আচৰিত লাগে। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ আমাৰ সকলো পাপৰ বোজা নিজৰ কান্ধত লৈ আমাৰ হৈ ক্ৰুচত প্ৰাণ দিলে, নিজৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছোঁ। প্ৰাৰ্থনা কৰিছোঁ, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা। জাগতিক প্ৰয়োজনসমূহৰ লগতে তেওঁলোকৰ আধ্যাত্মিক দিশৰ প্ৰয়োজনসমূহো তুমি পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন।
প্ৰিয় শ্ৰোতা, যিহুদাই খ্ৰীষ্টীয় মণ্ডলীত অলক্ষিতে সোমাই পৰা বিশ্বাসভ্ৰষ্ট শিক্ষকসকলৰ বিষয়ে সাৱধানবাণী শুনাই আমাক জনাই দিছে সেই বিশ্বাসভ্ৰষ্ট শিক্ষকসকলক চিনি পোৱাৰ উপায় কি সেই কথা। আহক আঠ নম্বৰ পদটো আকৌ চাওঁ। যিহুদাৰ পত্ৰ আঠ নম্বৰ পদ পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, তথাপি সেই লোকবিলাকে সেই একেদৰে সপোন দেখা হৈ মাংসক অশুচি কৰে, প্ৰভুত্বক অৱহেলা কৰে আৰু প্ৰতাপৰ অধিকাৰীবিলাকৰ বিৰুদ্ধে নিন্দা কৰে। বিশ্বাসভ্ৰষ্ট শিক্ষকসকলে সপোন দেখে, তেওঁলোক বাস্তৱৰ মুখামুখি হ'ব নিবিচাৰে, এখন কাল্পনিক জগতত তেওঁলোকে বাস কৰে। এইটো প্ৰথম কথা, আৰু এই বিষয়ে আমি যোৱা অনুষ্ঠানত বিশেষভাৱে আলোচনা কৰি আহিছিলোঁ। সেই বিশ্বাসভ্ৰষ্ট শিক্ষকসকলৰ বিষয়ে দ্বিতীয়টো কথা এতিয়া আমি চাম। বিশ্বাসভ্ৰষ্ট শিক্ষকসকলৰ বিষয়ে যিহুদাই কোৱা দ্বিতীয়টো কথা এইয়ে যে তেওঁলোকে মাংসক অশুচি কৰে, নিজৰ শৰীৰটো অশুচি কৰে। ইয়াত আচলতে যিহুদাৰ এনে এটা ভাৱ প্ৰকাশ পাইছে যে সেই লোকসকলে অতি জঘন্য অনৈতিক কাৰ্যত লিপ্ত হয়। চদোম আৰু ঘমোৰাৰ বিষয়ে ইয়াৰ আগতে কওঁতে তেওঁ যি ঘিনলগীয়া কাৰ্যৰ কথা কৈছিল, ইয়াতো তেনেকুৱা কাৰ্যৰ কথাই আচলতে বুজোৱা হৈছে। আজি বহুতো তথাকথিত মণ্ডলীয়ে সমকামিতাক আৰু বেয়া বুলি নোকোৱা হৈছে, কিন্তু প্ৰিয় শ্ৰোতা, ঈশ্বৰে চদোম আৰু ঘমোৰা নগৰ দুখনক দণ্ড বিহিছিল এই পাপ কাৰ্যৰ বাবেই। স্বৰ্গদূতবোৰৰ উদাহৰণো আমাৰ বাবে এটা সাৱধানবাণী, কাৰণ এদিন স্বৰ্গদূতবিলাকৰো বিচাৰ হ'ব। বিদ্ৰোহী স্বৰ্গদূতবোৰক বিচাৰৰ সন্মুখীন হ'বলৈ বন্ধ কৰি ৰখা হৈছে। আনকি মিছৰৰ পৰা নিজে উলিয়াই অনা নিজ লোকবিলাকক ঈশ্বৰে প্ৰতিজ্ঞাৰ দেশত সোমাবলৈ দিয়া নাছিল তেওঁলোকৰ অবিশ্বাসৰ কাৰণে। এই সকলোবিলাক আজি আমাৰ বাবে দৃষ্টান্তস্বৰূপ, আৰু আমি এই কথাটো বুজি পোৱা উচিত যে ঈশ্বৰে আজি সমাজত প্ৰচলিত নতুন নৈতিকতাকো দণ্ডবিহিব। এইটো আচলতে নতুন নৈতিকতা নহয়, নতুন অনৈতিকতাও নহয়। ইয়াত আচলতে নতুনত্ব একো নাই। চদোম আৰু ঘমোৰাৰ দিনতো এইবোৰ আছিল, নোহোৱাৰ দিনতো এইবোৰ আছিল। তৃতীয়তে, এই বিশ্বাসভ্ৰষ্ট শিক্ষকসকলে প্ৰভুত্বক অৱহেলা কৰে, অৰ্থাৎ তেওঁলোকে নেতা চলাওঁতাসকলৰ কৰ্তৃত্ব মানি ল'ব নোখোজে। এনে মানুহবোৰেই সকলো ধৰণৰ বিধি বিধান নোহোৱা কৰি সমাজৰ বান্ধোন শিথিল কৰিব বিচাৰে যাতে সকলোৱে নিজৰ খুচিমতে চলিব পাৰে। আৰু ইয়াৰ ফলত কি ঘটিব ধৰিছে আমি সকলোৱে দেখি আছো। আজি সমাজখনত কেঞ্চাৰ ৰোগহে যেন দেখা দিছে। আমি আমাক সভ্য মানুহ বুলি কওঁ, কিন্তু মানৱ জাতি এতিয়াও বৰ্বৰ যেনেই হৈ আছে। আৰু এইবোৰ ঘটি আছে কোনো শাসন বা কৰ্তৃত্ব মানিব নোখোজা মনোবৃত্তিৰ কাৰণে। মানুহে বহুতো আইন উঠাই দিব বিচাৰে, যেনে বিবাহ বিচ্ছেদ। বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত কোনো আইন নালাগে বুলি মানুহে ক'ব বিচাৰে। মানুহে নিজৰ খুচিমতে যাৰে তাৰে লগত একেলগে বাস কৰিব পাৰিব লাগে বুলি ভাবে, কিন্তু এই কথাটোৱে যিকোনো দেশ বা জাতিৰ নৈতিক আধাৰটো ভাঙি পেলায়, কাৰণ পৰিয়ালটোৱেই হৈছে যিকোনো সমাজৰ আচল ভেটি। চতুৰ্থতে, সেই ভুৱা শিক্ষকসকলে, সেই বিশ্বাসভ্ৰষ্ট শিক্ষকসকলে প্ৰতাপৰ অধিকাৰীবিলাকৰ বিৰুদ্ধে নিন্দা কৰে। তেওঁলোকে নিয়ম কানুন আৰু ক্ষমতাত থকাসকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰে, অৰ্থাৎ তেওঁলোকে সমাজৰ শান্তি স্থাপন কৰোতাসকলৰ বিৰুদ্ধে আৰু শাসনত থকাসকলৰ বিৰুদ্ধে মাত মাতে। আজি যিকোনো কথাৰ বাবেই মানুহে কেৱল ক্ষমতাত থকা, দায়িত্বত থকা কৰ্তৃপক্ষকহে দোষ দি থাকে, কাৰণ মানুহে তেওঁলোকক সন্মান কৰিবলৈ আজিকালি ভাল নাপায়। অৱশ্যে আমি মানি ল'ব খোজোঁ যে ক্ষমতাত থকা সকলো লোক আচলতে সন্মান পোৱাৰ যোগ্য নহয়, কিন্তু যিটো পদবী সেই পদবীটোৱে আমাৰ পৰা সন্মান পোৱা উচিত। যিহুদাই পাছৰ পদটোতেই ইয়াৰ উদাহৰণ এটা আমাক দিব। খ্ৰীষ্টীয় মণ্ডলীত সোমাই পৰা এই বিশ্বাসভ্ৰষ্ট লোকসকলৰ চিন কি সেই কথা আমি আকৌ মন কৰা উচিত। তেওঁলোক কাষৰ দুৱাৰেৰে সোমাইছে, তেওঁলোক অধাৰ্মিক, তেওঁলোকে ঈশ্বৰৰ অনুগ্ৰহক অনৈতিকতাত পৰিণত কৰে, লম্পততাত পৰিণত কৰে। তেওঁলোকে প্ৰভু যীশুখ্ৰীষ্টক অস্বীকাৰ কৰে। তেওঁলোকে সপোন দেখে, মাংসক অসুচি কৰে, কৰ্তৃত্বক অৱহেলা কৰে আৰু ক্ষমতাত থকাসকলক অসন্মান কৰে। এইবোৰ কথাই তেওঁলোকৰ পৰিচয়। আৰু তেওঁলোকে যেনেধৰণে মণ্ডলীত সোমাই পৰে সেইটোৱে তেওঁলোকক আৰু ভয়ানক কৰি তোলে। গ্ৰীকসকলে 10 বছৰ ধৰি ট্ৰয় নগৰখন অৱৰোধ কৰিও বিশেষ একো কৰিব পৰা নাছিল। নগৰখন অভেদ্য যেন আছিল আৰু তেওঁলোকে প্ৰৱেশ কৰাৰ কোনো উপায় পোৱা নাছিল। তেতিয়া এটা পৰামৰ্শ আহিল আৰু কাঠৰ ঘোঁৰা এটা নিৰ্মাণ কৰা হ'ল আৰু তাৰ মাজত সৈন্য কিছুমান লুকাই থাকিল। সেই ঘোঁৰাটো নগৰৰ দুৱাৰমুখত এৰি থৈ বাকীসকলে তাৰ পৰা প্ৰত্যাৱৰ্তন কৰাৰ ভাও ধৰিলে। অনুসন্ধিত চাই আচলতে ত্ৰয় নগৰবাসীক পৰাস্ত কৰিলে। গ্ৰীকসকলে উভতি যোৱা দেখি তেওঁলোক ওলাই আহিল আৰু কাঠৰ ঘোঁৰাটো দেখি নগৰৰ ভিতৰলৈ টানি লৈ গ'ল। সেইটো নগৰত সজাই ৰাখিব পৰা সুন্দৰ ঘোঁৰাই আছিল। ৰাতি ঘোঁৰাৰ ভিতৰৰ পৰা সৈন্যকেইজন ওলাই আহি ভিতৰৰ পৰা নগৰৰ দুৱাৰখন খুলি দিলে। ইতিমধ্যে অন্ধকাৰৰ সুযোগ লৈ গ্ৰীক সৈন্যবোৰ আকৌ উভতি আহিছিল। তেওঁলোক উভতি যোৱাৰ ভাওহে ধৰিছিল। 10 বছৰ ধৰি যি কাম এটা বিশাল সৈন্যবাহিনীয়ে বাহিৰৰ পৰা কৰিব পৰা নাছিল, মাত্ৰ কেইজনমান সৈন্যই ভিতৰৰ পৰা সেই কাম কৰিব পাৰিলে। প্ৰিয় শ্ৰোতা, ঠিক একেদৰে খ্ৰীষ্টীয় মণ্ডলীৰো অন্যায় ভিতৰৰ পৰাই হৈ আছে, তথাকথিত আধুনিক উদাৰপন্থীসকলৰ যোগেদি। আচলতে খ্ৰীষ্টীয় মণ্ডলীক কেতিয়াও বাহ্যিক প্ৰভাৱে অন্যায় কৰিব পৰা নাই। তাৰণা, অত্যাচাৰ আদিয়ে খ্ৰীষ্টীয় মণ্ডলীৰ বৃদ্ধিতহে সহায় কৰিছে। কিন্তু আমি মণ্ডলীৰ অৱক্ষয় দেখিছো আভ্যন্তৰীণ কাৰণতহে। খ্ৰীষ্টক প্ৰতাৰণা কৰা হৈছিল ভিতৰৰ পৰা, বাহিৰৰ পৰা নহয়। তেওঁৰ নিজৰ শিষ্য এজনেই তেওঁক ধৰাই দিছিল তেওঁৰ নিজ জাতিৰ হাতত, আৰু তেওঁৰ নিজৰ জাতিৰ লোকে তেওঁক ৰোমীয়া শাসকৰ হাতত তুলি দিছিল আৰু সেই ৰোমীয়াসকলে তেওঁক ক্ৰুচত দিছিল। আজি কাষৰ দুৱাৰেৰে মনে মনে সোমোৱাসকলেহে খ্ৰীষ্টীয় মণ্ডলীৰ অন্যায় কৰি আহিছে। বিশ্বাসভ্ৰষ্টতা প্ৰথমতে হাতৰ তলুৱাখনৰ সমান এচপৰা মেঘৰ নিচিনা আছিল, কিন্তু এতিয়া প্ৰচণ্ড ধুমুহাৰূপে গোটেই মণ্ডলীকেই ছানি ধৰিছে। এই পত্ৰখন আমি ধুমুহাৰ জাননীৰ দৰে ওলোমাই ৰাখিব লাগে আৰু বিশ্বাসভ্ৰষ্টতা আজি আমাৰ মাজত প্ৰবল ৰূপত যে সোমাই পৰিছে সেই কথা বুজি পাব লাগে। আমি এই কথা কোনো আনন্দ বা তিক্ততাৰ ভাৱেৰে কোৱা নাই, কেৱল মাত্ৰ সত্য কথা এটা ব্যক্তহে কৰিছো। অতীতৰ বহুতো বিখ্যাত বিখ্যাত সম্প্ৰদায় আজি প্ৰকৃত বিশ্বাসৰ পৰা আঁতৰি গৈছে, হয়তো কেতিয়াও ঘূৰি নাহে। কোনো মণ্ডলী নাইবা অনুষ্ঠান এবাৰ বিশ্বাসৰ পৰা আঁতৰি গৈ পুনৰ আগৰ অৱস্থালৈ উভতি অহাৰ কথা আমি শুনা নাই। অৱশ্যে ব্যক্তিগতভাৱে কিছুমান লোক আগৰ অৱস্থালৈ উভতি অহা বুলি আমি শুনি থাকোঁ। এজন বিখ্যাত পুনৰ জাগৰণৰ নেতাৰ যোগেদি পশ্চিমীয়া দেশ এখনত যি পুনৰ জাগৰণ আহিছিল সেয়া আছিল ওলাই অহাৰ আন্দোলন। সেই সময়ত খ্ৰীষ্টীয় মণ্ডলী অতি চেঁচা আৰু অমনোযোগী হৈ পৰিছিল আৰু তাৰ বিপৰীতে সেই বিখ্যাত প্ৰচাৰকজনৰ মণ্ডলী হৈ পৰিছিল জীৱন উৎপন্ন কৰিব পৰা উমাল যন্ত্ৰ এটাৰ নিচিনা। কিন্তু আজি বহু ঠাইত সেই উম নোহোৱা হৈ পৰিছে, অতি চেঁচা ঠাই যেন হৈ পৰিছে। খ্ৰীষ্টীয় বিশ্বাসৰ মূল তত্ত্বত খামুচি ধৰি থকাটোৱেই আচল উত্তৰ নহয়, কিন্তু তাতো দুৰ্বলতা আছে। কাৰণ কেৱল মূল তত্ত্ব ভালদৰে জানিলেই বা বিশ্বাস কৰিলেই নহ'ব, নীতিশিক্ষা আৰু নৈতিকতাও থাকিব লাগিব। জীৱনৰ আচৰণৰ মাজত সেই কথা প্ৰকাশ পাব লাগিব। আজিৰ সমাজত নৈতিকতাৰ অধঃপতন ঘটিছে আৰু তাৰ প্ৰতিফলন আমি সংৰক্ষণশীল মণ্ডলীসমূহতো দেখিবলৈ পাওঁ। বহুতো তেনেকুৱা দল আছে, তেওঁলোকে নিজৰ তত্ত্বক ভালদৰে খামুচি ৰাখে আৰু জাগতিকতাৰ পৰা আঁতৰি থকাৰ পোষকতা কৰে, কিন্তু তেনেবোৰৰ মাজতো অনৈতিকতা চলি থকা আমি শুনিবলৈ পাওঁ। আৰু এনেকুৱা ঘটনাবোৰে খ্ৰীষ্টীয় মণ্ডলীৰ যথেষ্ট অনিষ্ট কৰে, কাৰণ ই ভিতৰৰ পৰা আহে। প্ৰিয় শ্ৰোতা, আমি আজি বিশ্বাসভ্ৰষ্টতাৰ দিনত বাস কৰি আছো। কোনোবাই হয়তো আমাক ক'ব পাৰে, আপোনালোকে কথাবোৰ অলপ বাহুল্য কৰি কৈছে নেকি, বঢ়াই বঢ়াই কৈছে নেকি? নাই, আমি বাহুল্য কৰি ক'ব খোজা নাই। কিজানি প্ৰকৃত ছবিখনৰ সৰু ৰূপ এটাহে আমি দাঙি ধৰিছোঁ। কিছু বছৰ আগতে এটা সমীক্ষা কৰা হৈছিল আৰু তাৰ ভিত্তিত আমি কিছু তথ্য আগবঢ়াব খুজিছোঁ। আজিৰ পৰিস্থিতিটো আচলতে ইয়াতকৈও ভয় লগা। 700 গৰাকী শিক্ষক প্ৰচাৰকৰ ওপৰত এটা সমীক্ষা চলোৱা হৈছিল আৰু সেই সমীক্ষাৰ পৰা এই ফলাফল পোৱা গৈছিল। 48% বাইবেলখন সম্পূৰ্ণৰূপে ঈশ্বৰ নিশ্বাসিত বুলি মানি লোৱা নাছিল। 24% পাপমোচনৰ কথাটো বিশ্বাস কৰা নাছিল। 12% শাৰীৰিক পুনৰুত্থান বিশ্বাস নকৰে বুলি কৈছিল। 27% কৈছিল খ্ৰীষ্টই মৃত আৰু জীৱিত সকলোৰে বিচাৰ কৰিবলৈ পুনৰ পৃথিৱীলৈ আহিব বুলি তেওঁলোকে বিশ্বাস নকৰে। এজন পৰিচাৰকে এইবুলিয়েই মন্তব্য কৰিছিল, আমি উদাৰপন্থীসকলে গোঢ়া আৰু আধুনিক মতবাদৰ বিবাদৰ কথা আৰু চিন্তা কৰি নাথাকো। সেই কথাত সময় খৰচ কৰাৰ প্ৰয়োজন নাই বুলিয়েই আমি ভাবোঁ। খ্ৰীষ্ট কুমাৰী গৰ্ভত জন্মিছিল নে নাই সেই কথাটো আমি প্ৰয়োজনীয় জ্ঞান নকৰোঁ। সেই বিষয়ে কিবা জনমত গঢ়াৰ প্ৰয়োজনো আমি নাই বুলিয়েই ভাবোঁ। আন এজন উদাৰপন্থী পৰিচাৰকে এইবুলি মন্তব্য কৰিছিল, খ্ৰীষ্টৰ পুনৰুত্থানৰ নিচিনা বিষয়ৰ প্ৰতি আমি আমাৰ মনৰ দুৱাৰ বন্ধ কৰি দিছোঁ। আপোনালোকৰ নিচিনা ঘোঁৰাসকলে এনে ফাল্টু কথা যদি বিশ্বাস কৰি থাকিব বিচাৰে তাত আমাৰ আপত্তি নাই। 20 শতিকাৰ আগৰ শূন্য কবৰ এটাৰ কথা প্ৰচাৰ কৰি থকাতকৈ অধিক গুৰুত্বপূৰ্ণ কথা আমি প্ৰচাৰ কৰিবলগীয়া আছে। আন এজনে আকৌ এইবুলি কৈছিল, আমি পিতৃসকলৰ বিশ্বাস এৰি দিছোঁ। অৱশ্যে কিছুমান বৃদ্ধলোকে এতিয়াও বাইবেলখন খামুচি থাকে, কিন্তু আমাৰ প্ৰকৃত নেতা ডেকাসকলৰ কোনোবাই গোঢ়া লোকসকলে বিশ্বাস কৰা কোনো কথা নাইবা খ্ৰীষ্টত বিশ্বাস কৰে বুলি আমি নাভাবোঁ। প্ৰিয় শ্ৰোতা, এয়া হৈছে বৰ্তমানে চলি থকা বিশ্বাসভ্ৰষ্টতাৰ কিছু উদাহৰণ। এতিয়া আপুনিয়েই চিন্তা কৰি চাওকচোন, আজি আমাৰ মাজত বিশ্বাসভ্ৰষ্টতা চলি থকাৰ বিষয়ে আমি বাৰু কিবা বঢ়াই কৈছোঁ নেকি? এতিয়া আমি 9 নম্বৰ পদটো চাম, যিহুদাৰ পত্ৰ 9 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, কিন্তু প্ৰধান স্বৰ্গদূত মিখায়েলে যেতিয়া মুচিৰ শৰীৰৰ বিষয়ে ছয়তানৰ লগত বাদানুবাদ কৰি বাকযুদ্ধ কৰিলে, তেতিয়া তাৰ বিৰুদ্ধে তেওঁ নিন্দাযুক্ত নিষ্পত্তি কৰিবলৈ সাহ নাপায়, প্ৰভুৱে তোমাক ভৰ্ৎসনা কৰক এই কথা মাথোন কলে। প্ৰিয় শ্ৰোতা, এইটো শাস্ত্ৰৰ অতি চমকপ্ৰদ পদ। এজন পণ্ডিতে এই পদটো এনেদৰে অনুবাদ কৰিছে, তথাপি প্ৰধান স্বৰ্গদূত মিখায়েলে মুচিৰ শৰীৰ সম্বন্ধে যুক্তি কৰোঁতে ছয়তানৰ সৈতে মতবিৰোধ হওঁতে এনে এষাৰ মাত মাতিবলৈ সাহ নকৰিলে যাৰ দ্বাৰা ছয়তানৰ সন্মান হানি হ'লহেঁতেন। কিন্তু এইবুলি মাত্ৰ কৈছিল, প্ৰভুৱে তোমাক নিন্দা কৰক। ছয়তান পতিত ব্যক্তি আৰু ঈশ্বৰৰ পৰিচিত শত্ৰু, তথাপি যেতিয়া মুচিৰ শৰীৰটোক লৈ বাদ বিবাদ কৰিব লগা হ'ল, তেতিয়া প্ৰধান স্বৰ্গদূত মিখায়েলে এনে এষাৰো কথা নকলে যিহৰ দ্বাৰা ছয়তানৰ সন্মান হানি হয়। অৰ্থাৎ মিখায়েলে আনকি ছয়তানৰ যিটো স্থান সেই স্থানটোক সন্মান দিছিল। মুচিৰ মৃতদেহৰ সৎকাৰ সম্বন্ধে বাইবেলত স্থান নোপোৱা লিখনি এটাৰ পৰা এজন আদিমণ্ডলীৰ সাধুৱে এইবুলি উদ্ধৃতি দিছিল যে যেতিয়া মুচিক কবৰ দিবলৈ মিখায়েলক দায়িত্ব দিয়া হৈছিল, তেতিয়া ছয়তানে তাত আহি বাধা দিছিল এইবুলি যে যিহেতু ছয়তানহে ভৌতিক জগতখনৰ গৰাকী, গতিকে শৰীৰটোৰ গৰাকীও তেওঁহে। মিখাইলে মাত্ৰ এইবুলি উত্তৰ দিছিল, প্ৰভু অৰ্থাৎ সৃষ্টিকৰ্তাই তোমাক নিন্দা কৰিছে। ছয়তানে মুচিৰ বিৰুদ্ধে নৰবধৰ অভিযোগো আনিছিল। এইবুলিও কোৱা হয় যে প্ৰভু যীশুৱে পৰ্বতত অন্যৰূপ ধাৰণ কৰা সময়তো মুচিক উপস্থিত হোৱাত ছয়তানে বাধা দিবলৈ চেষ্টা কৰিছিল। ছয়তান অৰ্থাৎ লুচিফাৰ আছিল ঈশ্বৰৰ সৃষ্টি আৰু ঈশ্বৰৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি, কিন্তু তেওঁত মন্দতা পোৱা গ'ল। তাৰমানে তেওঁ গৈ কিবা এটা চুৰ কৰিলে এনে নহয়। ছয়তানে নিজকে ঈশ্বৰৰ বিৰুদ্ধে থিয় কৰালে আৰু এয়েই আছিল তেওঁৰ মন্দতা। সেই লুচিফাৰ গৰ্বত উফন্দি উঠিছিল আৰু ঈশ্বৰৰ অধীনৰ পৰা তেওঁ স্বাধীন হ'ব খুজিছিল। তেওঁ আচলতে ঈশ্বৰক সিংহাসনচ্যুত কৰিব পাৰিব বুলি ভাবিছিল, অন্ততঃ বিশ্ব ব্ৰহ্মাণ্ডখনৰ কোনো এটা খণ্ডত। এই জগতত ছয়তানৰ বিদ্ৰোহ এতিয়াও চলি থাকিবলৈ ঈশ্বৰে এৰি দিছে, আৰু ইয়াৰ অন্তৰালত ঈশ্বৰৰ এটা মহৎ আৰু পবিত্ৰ উদ্দেশ্য আছে বুলি আমি ক'ব পাৰোঁ। কিন্তু ছয়তানে সদায় ঈশ্বৰৰ পৰা অলপ হ'লেও আধিপত্য কাঢ়ি ল'ব বুলি ভাবি থাকে। ছয়তানে এই জগতখন নিজৰ কৰি ল'ব বিচাৰে বুলি আমি নিঃসন্দেহে ক'ব পাৰোঁ। ন নম্বৰ পদটো আকৌ পঢ়ি দিছো। কিন্তু প্ৰধান স্বৰ্গদূত মিখায়েলে যেতিয়া মুচিৰ শৰীৰৰ বিষয়ে ছয়তানৰ লগত বাদানুবাদ কৰি বাকযুদ্ধ কৰিলে, তেতিয়া তাৰ বিৰুদ্ধে তেওঁ নিন্দাযুক্ত নিষ্পত্তি কৰিবলৈ সাহ নাপায় প্ৰভুৱে তোমাক ভৰ্ৎসনা কৰক এই কথা মাথোন ক'লে। প্ৰিয় শ্ৰোতা, সেই প্ৰধান স্বৰ্গদূত মিখায়েলে ছয়তানক অভিশাপ দিয়া নাছিল, ছয়তানক গালি দিয়া নাছিল। আমি বহুতেই নিশ্চয় তেনেকুৱা অৱস্থাত তেনেকুৱাই কৰিলোহেঁতেন, অৰ্থাৎ ছয়তানক গালি খপনি পাৰিলোহেঁতেন। কিন্তু স্বৰ্গদূত মিখায়েলে তেনে কৰা নাছিল, কেৱল মাত্ৰ কৈছিল প্ৰভুৱে তোমাক নিন্দা কৰক। মিখায়েলে বাৰু কিয় ছয়তানক গালি গালাজ কৰা নাছিল? কাৰণ মিখায়েলে ছয়তানৰ পদবী বা স্থানটোক সন্মান দিছিল, কাৰণ ঈশ্বৰে ছয়তানক সৰ্বোচ্চ স্থানৰ অধিকাৰী কৰি সৃষ্টি কৰিছিল। প্ৰিয় শ্ৰোতা, আচলতে আমি সকলোৱে এই কথাটোৰ পৰা শিক্ষা ল'বলগীয়া আছে। আজি বহুতো তথাকথিত খ্ৰীষ্টীয় বিশ্বাসীয়ে আনকি স্বয়ং ঈশ্বৰৰ ওচৰতেই মূৰ নত কৰিবলৈ শিকা নাই। প্ৰিয় শ্ৰোতা, আমি সৃষ্ট জীৱ আৰু ঈশ্বৰ হৈছে আমাৰ সৃষ্টিকৰ্তা। ঈশ্বৰে কৰা কামৰ বিষয়ে প্ৰশ্ন কৰিবলৈ আমাৰ বাৰু কি অধিকাৰ আছে? অৱশ্যে আমাৰ জীৱনলৈ অহা নানান বিষয়বোৰ আমি প্ৰাৰ্থনাৰে ঈশ্বৰৰ পৰা সোধো। আমি নুবুজা কথা ঈশ্বৰৰ পৰা আমি বুজিব বিচাৰোঁ, কিন্তু আমি সদায় মনত ৰখা উচিত যে ঈশ্বৰহে সৃষ্টিকৰ্তা আৰু তেওঁ আমাৰ মুক্তিদাতাও। তেওঁৱেই আমাক প্ৰেম কৰে, কিন্তু আমাৰ ঈশ্বৰ অতি উচ্চ স্থানৰ অধিকাৰী, পবিত্ৰ আৰু সৰ্বোচ্চ স্থানৰ অধিকাৰী। ঈশ্বৰ পবিত্ৰ আৰু ন্যায়বান ঈশ্বৰ। তেওঁ কেতিয়াও ভুল নকৰে, তেওঁ কৰা সকলো কামেই শুদ্ধ। সেইবাবেই আমি তেওঁত ভৰসা কৰিব পাৰোঁ। কিন্তু আমি তেনেকুৱা কৰোঁ জানো? আমি তেওঁৰ কৰ্তৃত্বৰ প্ৰতি সন্মান দেখুৱাওঁনে বাৰু? তেওঁক ব্যক্তি হিচাপে আমি সন্মান দিওঁনে? এদিন যেতিয়া সকলো মানুহে হিচাপ দিব লাগিব, তেতিয়া প্ৰভু যীশুখ্ৰীষ্টই বহুতকে এই বুলি ক'ব, তোমালোকে মোক প্ৰভু প্ৰভু বুলি থাকা, কিন্তু মোৰ আজ্ঞাবোৰ হ'লে পালন নকৰা, তোমালোকে নিজৰ খুচিমতেহে কাম কৰা। প্ৰিয় শ্ৰোতা, আমি মানি লওঁ বা নলওঁ, মানৱ জাতিৰ ছবিখন কিন্তু এনেকুৱাই। আপোনাৰ ক্ষেত্ৰত বাৰু কথাটো কেনে, চিন্তা কৰি চাওকচোন। প্ৰধান স্বৰ্গদূত মিখায়েলে বাৰু আজি আমাক কি শিকাইছে, চিন্তা কৰি চাওকচোন। আপুনি বাৰু ঈশ্বৰৰ আগত নিজকে সম্পূৰ্ণ নত কৰি প্ৰভু যীশুখ্ৰীষ্টৰ যোগেৰে তেওঁ আগবঢ়োৱা পৰিত্ৰাণ গ্ৰহণ কৰিছেনে? নিজকে পাপী বুলি স্বীকাৰ কৰি সম্পূৰ্ণ নম্ৰভাৱেৰে তেওঁৰ আগলৈ আহিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
পা।